পাচনি কর্ম অধ্যায় ১২। সেইকালত হেরোদ ৰজাই মণ্ডলীৰ কোনো কোনোক অত্যাচাৰ কৰিবলৈ হাত দিলে আৰু জুহনৰ ককায়েক জাকুবক তৰোৱালেৰে বধ কৰালে। তাতে জিহুদুবিলাক সন্তুষ্ট হোৱা দেখি তেওঁ পিতৰকো ধৰালে। তেতিয়া খমিৰ নোহোৱা পিঠাৰ দিন আছিল আৰু তেওঁক ধৰাই নিষ্ঠাৰ পৰ্বৰ পাছত মানুহবিলাকৰ আগত উপস্থিত কৰা বুলি মন কৰি বন্দীশালত থোৱালে আৰু চাইটিয়াকৈ চাৰিজুম সৈন্যই তেওঁক পহৰা দিবলৈ সিহঁতৰ হাতত সোধাই দিলে। এইদৰে পিতৰক বন্দীশালত ৰাখিলে, কিন্তু তেওঁৰ নিমিত্তে মণ্ডলীৰ লোকে আগ্ৰহেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি আছিল। পাছে হেৰোদে তেওঁক বাহিৰলৈ আনিব খোজা দিনাৰ আগৰাতি পিতৰ দুজন সৈন্যৰ মাজত দুডাল শিকলিৰে বন্ধা হৈ টোপনিত আছিল আৰু পৰি আহোঁতেও দুৱাৰ মুখত বন্দীশাল ৰখি আছিল। তাতে চোৱা, প্ৰভুৰ দূত উপস্থিত হলত সেই কোঠালিত পোহৰ প্ৰকাশ পালে। তেতিয়া তেওঁ পিতৰৰ কাষত চাপৰ মাৰি জগাই কলে,
বেগাই উঠা।
তাতে তেওঁৰ হাতৰ পৰা শিকলি খুলকি পৰিল। পাছে দূতে তেওঁক কলে,
কঁকাল বান্ধি পাদুকা পিন্ধা।
তাকে কৰি লৈ দূতে তেওঁক কলে,
তোমাৰ কাপোৰ গাত লৈ মোৰ পাছে পাছে আহা।
তাতে পিতৰ বাহিৰ ওলাই তেওঁৰ পাছে পাছে গ'ল। কিন্তু দূতে কৰা সেই কৰ্ম যে সঁচা এনে নুবুজি দৰ্শন পাইছো বুলি ভাবিলে। এইদৰে প্ৰথম আৰু দ্বিতীয় পৰিয়া এৰাই নগৰলৈ অহা যোৱা কৰা যি লোহাৰ দুৱাৰ তাৰ ওচৰ পালত, সেই দুৱাৰ তেওঁলোকলৈ নিজে মুকলি হৈ গ'ল। তাতে তেওঁলোক তাৰ পৰা বাহিৰ হৈ এটা বাটৰ মূৰলৈকে গলত তৎক্ষণাত দূতে তেওঁক এৰিলে। তেতিয়া পিতৰে চেতন পাই কলে,
প্ৰভুৱে তেওঁৰ দূত পঠাই হেৰোদৰ হাতৰ পৰা আৰু যিহুদী লোকৰ সকলো আকাংক্ষাৰ পৰা মোক উদ্ধাৰ কৰিলে, ইয়াকে মই এতিয়া নিশ্চয়কে জানিছো।
পাছে তেওঁ বিবেচনা কৰি মাৰ্ক নামেৰে প্ৰখ্যাত হোৱা যি জোহন তেওঁৰ মাক মৰিয়মৰ ঘৰলৈ গ'ল, তাত অনেক গোট খাই প্ৰাৰ্থনা কৰি আছিল। পিতৰে বাহিৰৰ দুৱাৰত টুকৰিয়ালত ৰুদা নামেৰে বেটী এজনীয়ে শুনিবলৈ আহিল। তাতে পিতৰৰ মাত বুজি আনন্দ হোৱাৰ কাৰণে দুৱাৰ নেমেলি ভিতৰলৈ লৰি গৈ,
পিতৰ দুৱাৰ মুখত থিয় হৈ আছে
বুলি কলে গৈ। তাতে তেওঁলোকে কলে,
তই বলিয়া হৈছে।
কিন্তু তাই দৃঢ়কৈ কলে,
সঁচা আছে হয়।
তাতে তেওঁলোকে কলে,
তেনেহলে সেইজন তেওঁৰ দূত।
কিন্তু পিতৰে দুৱাৰত টুকুৰিয়াই আছিল। পাছে তেওঁলোকে দুৱাৰ মেলি তেওঁক দেখি বিস্ময় মানিলে। তেতিয়া তেওঁলোকে নিজম দি থাকিবলৈ তেওঁ হাত তাৰবাৰ কৰি প্ৰভুৱে কেনেকৈ তেওঁক বন্দীশালৰ পৰা বাহিৰ কৰি আনিলে তাৰ বৃত্তান্ত তেওঁলোকৰ আগত বৰ্ণনা কৰিলে আৰু কলে,
তোমালোকে জাকুব আৰু ভাইবিলাকক এই সংবাদ দিবা।
আৰু তেওঁ ওলাই আন ঠাইলৈ গুচি গ'ল। পাছে ৰাতিপুৱালত পিতৰৰনো কি হ'ল সেইবুলি সৈন্যবিলাকৰ মাজত বৰ গোলমাল লাগিল। তেতিয়া হেৰোদে তেওঁক বিচাৰি নাপাই পৰিয়াবোৰৰ সুদবিচাৰ কৰি সিহঁতক প্ৰাণদণ্ডৰ আজ্ঞা দিলে আৰু তেওঁ যিহুদিয়াৰ পৰা কৈশৰীয়া নগৰলৈ গৈ তাতে থাকিল। সেই সময়ত তুৰি আৰু চিদুনীয়াবিলাকলৈ তেওঁৰ অতিশয় খং আছিল। কিন্তু তেওঁবিলাকে একে আলোচৰে তেওঁৰ আগলৈ গৈ ব্লাষ্ট নামেৰে ৰজাৰ ভিতৰুৱাল ফুকনক তেওঁবিলাকৰ ফলীয়া কৰি মিল হ'বলৈ নিবেদন কৰিলে, কিয়নো ৰজাৰ দেশৰ পৰা তেওঁবিলাকৰ দেশলৈ খোৱা বস্তুবোৰ আহে। পাছে নিৰূপণ কৰা দিনত হেৰোদে ৰাজবস্ত্ৰ পিন্ধি সিংহাসনত বহি তেওঁবিলাকৰ আগত বক্তৃতা কৰিলে। তাতে লোকসমূহে ৰিঙিয়াই কলে,
মানুহৰ মাত নহয় ঈশ্বৰৰ মাত।
কিন্তু সেই সন্মান তেওঁ ঈশ্বৰক নিদিয়াত প্ৰভুৰ দূতে তেওঁক তেতিয়াই আঘাত কৰিলে আৰু পোকে খোৱাত তেওঁ প্ৰাণ ত্যাগ কৰিলে। কিন্তু ঈশ্বৰৰ বাক্য ব্যাপ্ত হৈ বাঢ়ি বাঢ়ি গ'ল। পাছে বাৰ্নাব্বা আৰু চৌলে যি কৰ্মৰ ভাৰ পাইছিল তাকে তেওঁলোকে সিদ্ধ কৰিলত মাৰ্ক নামেৰে প্ৰখ্যাত যি জোহন তেওঁক লগত লৈ জিৰচালেমৰ পৰা উলটি আহিল।